দ্বিতীয় ৰাজাৱলী 23 অধ্যায়। যোশিয়াৰ সংশোধন কাৰ্য। পাছত ৰজা যোশিয়াই মানুহ পঠাই যিহুদা আৰু জেৰুচালেমৰ সকলো বৃদ্ধ পৰিচালকসকলক মাতি একত্ৰিত কৰিলে। যিহুদা আৰু জেৰুচালেমৰ সকলো লোকক, পুৰোহিত আৰু ভাববাদীসকলক, সাধাৰণ লোকৰ পৰা গণ্যমান্য ব্যক্তি সকলোকে লগত লৈ ৰজা যিহুৱাৰ গৃহলৈ গ'ল। তাৰ পাছত তেওঁ যিহুৱাৰ গৃহত যি বিধান পুস্তকখন পোৱা গৈছিল তাৰ সকলো কথা লোকসকলক পঢ়ি শুনালে। স্তম্ভটোৰ ওচৰত থিয় হৈ ৰজা যোশিয়াই যিহুৱাৰ পথত চলি সকলো মন আৰু প্ৰাণেৰে যিহুৱাৰ সকলো আজ্ঞা, বিধান আৰু নিৰ্দেশবোৰ মানি চলিবৰ কাৰণে এক প্ৰতিজ্ঞা কৰিলে। এই পুস্তকখনত লিখা বিধানৰ সকলো কথা নিশ্চয়কৈ পালন কৰিবলৈ জিহুৱাৰ সন্মুখত এক প্ৰতিজ্ঞা কৰিলে। তাতে সকলো লোকে ৰজাৰ কথাত সহমত হৈ থিয় দিলে। ৰজাই তেতিয়া জিহুৱাৰ মন্দিৰৰ পৰা বাল দেৱতা আৰু আছেৰা, আকাশৰ সকলো তৰাবোৰৰ সেৱা পূজাৰ কাৰণে সজা পাত্ৰবোৰ বাহিৰ কৰিবৰ কাৰণে প্ৰধান পুৰোহিত হিলকিয়াক, তেওঁ অধীনত থকা আন আন পুৰোহিতসকলক আৰু দাৰ ৰক্ষকসকলক আদেশ দিলে। তেওঁ সেইবোৰ জেৰুচালেমৰ বাহিৰত কিদুন উপত্যকাৰ মুকলি ঠাইত পুৰি দিলে আৰু ছাইবোৰ বৈত এললৈ লৈ গ'ল। যিহুদাৰ নগৰবোৰৰ ওখ ঠাইত থকা মঠবোৰত ধূপ জ্বলাবৰ কাৰণে আৰু জেৰুচালেমৰ চাৰিওফালৰ ঠাইবোৰত বাল দেৱতা, সূৰ্য, চন্দ্ৰ, গ্ৰহ, নক্ষত্ৰ, আকাশৰ সকলো তৰাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবৰ কাৰণে যিহুদাৰ ৰজাসকলে যি সকলো মূৰ্তি পূজাকাৰী পুৰোহিতসকলক মনোনীত কৰিছিল তেওঁলোকক তেওঁ সেই ঠাইবোৰৰ পৰা আঁতৰালে। তেওঁ যিহুৱাৰ গৃহৰ পৰা আছেৰা মূৰ্তিটো বাহিৰ কৰি জেৰুচালেমৰ পৰা কিদুন উপত্যকালৈ নি তাত পুৰি পেলালে। তাৰ পাছত তাক কোবাই কোবাই গুৰি কৰি তাৰ ধূলি সাধাৰণ জনতাৰ মৈদামৰ ওপৰত ছটিয়াই দিলে। জিহুৱাৰ গৃহত দেৱদাসসকল থকা কোঠাবোৰ তেওঁ ভাঙি পেলালে। সেই কোঠাবোৰত মহিলাসকলে আছেৰাৰ কাৰণে কাপোৰ বৈছিল। ৰজা যোশিয়াই যিহুদাৰ নগৰবোৰৰ সকলো পুৰোহিতক জেৰুচালেমলৈ আনিলে আৰু গেবাৰ পৰা বেৰচেবা পৰ্যন্তৰ যি সকলো ওখ ঠাই মঠবোৰত পুৰোহিতসকলে ধূপ জ্বলাইছিল তেওঁ সেই সকলোবোৰ ঠাই অপবিত্ৰ কৰি দিলে। তেওঁ দুৱাৰবোৰৰ ওচৰত থকা ওখ ঠাই মঠবোৰ ধ্বংস কৰিলে। জেৰুচালেম নগৰৰ যিহুচুৱা নামৰ এজন ৰাজ্যপালে নিৰ্মাণ কৰা যিহুচুৱা দুৱাৰৰ প্ৰৱেশ পথত যি সকলো ওখ ঠাইত মঠবোৰ আছিল তেওঁ সেই সকলোকে ভাঙি পেলালে। এই মঠবোৰ নগৰলৈ সোমাই যোৱাৰ নগৰৰ প্ৰধান দুৱাৰৰ বাওঁফালে আছিল। ওখ ঠাই মঠবোৰৰ পুৰোহিতসকলক যদিও জেৰুচালেমত যিহুৱাৰ যজ্ঞবেদীত সেৱা কাৰ্য কৰিবলৈ দিয়া হোৱা নাছিল, কিন্তু তেওঁলোকে আন পুৰোহিতসকলৰ দৰে খমিৰ নিদিয়া পিঠা খাব পাৰিছিল। কোনেও যাতে মোক দেৱতাৰ উদ্দেশ্যে নিজৰ পুতেক বা জীয়েকক হোম বলি দিব নোৱাৰে, সেয়ে ৰজা যোশিয়াই বিন হিন্নুমৰ উপত্যকাত থকা তুফত নামৰ পূজাৰ ঠাইক অপবিত্ৰ কৰি দিলে। যিহুদাৰ ৰজাসকলে যি সকলো ঘোঁৰা আৰু ৰথবোৰ সূৰ্যৰ পূজাৰ অৰ্থে দিছিল, যোশিয়াই সেই ঘোঁৰাবোৰক দূৰ কৰিলে আৰু ৰথবোৰ পুৰি পেলালে। ঘোঁৰাবোৰক নাথন মেলক নামৰ এজন জ্ঞাধ্যক্ষৰ কোঠাৰ ওচৰত যিহুৱাৰ গৃহৰ প্ৰৱেশ পথৰ ওচৰৰ এডোখৰ ঠাইত ঘোঁৰাবোৰক ৰখা হৈছিল। ৰাজপ্ৰসাদৰ ছালত ৰজা আহজৰ ওপৰ কোঠালীৰ ওপৰত যিহুদাৰ ৰজাসকলে যি সকলো বেদী নিৰ্মাণ কৰিছিল আৰু যিহুৱাৰ মন্দিৰৰ দুখন চোতালত মঞ্চিয়ে যি বেদীবোৰ নিৰ্মাণ কৰিছিল, ৰজা যোশিয়াই সেই সকলোবোৰ ভাঙি পেলালে। তেওঁ সেইবোৰ ভাঙি টুকুৰা টুকুৰ কৰি কিদুন উপত্যকাত পেলাই দিলে। ভস্তাচাৰ পাহাৰৰ দক্ষিণে জেৰুচালেমৰ পূবফালে যি সকলো মঠ ওখ ঠাইবোৰত আছিল সেইবোৰক যোশিয়াই অপবিত্ৰ কৰিলে। ইজৰাইলৰ ৰজা চলোমনে কিডুনিয়া সকলৰ ঘিন্ন দেৱী অস্তাৰেটৰ কাৰণে, মোৱাবিয়া সকলৰ ঘিন্ন দেৱতাৰ কমুছৰ কাৰণে, আৰু অম্মুনৰ লোকসকলৰ ঘিন্ন দেৱতা মিলকমৰ কাৰণে এই সকলো ওখ ঠাই মঠবোৰ তৈয়াৰ কৰিছিল। ৰজা যোশীয়াই পূজাৰ শিলৰ স্তম্ভবোৰ ভাঙি পেলালে আৰু আচেৰা মূৰ্তিবোৰ কাটি পেলালে। সেইবোৰ মানুহৰ অস্থিৰে পূৰ্ণ কৰি ঢাকি দিলে। ইজৰাইলক পাপ কাৰ্যত লিপ্ত কৰোৱা নাবতৰ পুত্ৰ জাৰবিয়ামে বৈতেলত যি বেদী আৰু ওখ ঠাই মঠ নিৰ্মাণ কৰিছিল তাক যোশীয়াই ভাঙি পেলালে। তেওঁ মঠৰ বেদী জুইৰে পুৰি তাক মাৰি মাৰি গুড়া কৰি পেলালে। আচেৰা মূৰ্তিও জুইৰে পুৰিলে। তাৰ পাছত তেওঁ চাৰিওফালে চালে আৰু পাহাৰৰ কাষত থকা সমাধিস্থল দেখা পালে। তেওঁ মানুহ পঠাই সেই সমাধিবোৰৰ পৰা অস্থিবোৰ উলিয়াই অনালে আৰু সেইবোৰ বেদীৰ ওপৰত পুৰি তাক অপবিত্ৰ কৰিলে। ঈশ্বৰৰ লোকে যি সকলো ঘটনাৰ কথা পূৰ্বে ঘোষণা কৰিছিল, জিহুৱাৰ সেই বাক্য অনুসাৰে এই সকলো হ'ল। ৰজাই সুধিলে, মই সেই যি স্তম্ভটো দেখা পাইছোঁ সেইটো কি? নগৰৰ লোকসকলে ক'লে, সেইটো ঈশ্বৰৰ লোকৰ মৈদাম। ঈশ্বৰৰ সেই লোকে যিহুদাৰ পৰা আহি বৈতেলৰ বেদীৰ বিৰুদ্ধে যি যি ঘোষণা কৰিছিল আপুনিও ঠিক তাকেই কৰিছে। তেতিয়া ৰজা যোশীয়াই ক'লে, সেইটো থাকিবলৈ দিয়া, কোনেও যেন তেওঁ হাড়বোৰ আঁতৰ নকৰে। সেয়ে লোকসকলে তেওঁ হাড়বোৰ আৰু যি ভাববাদী চমৰীয়াৰ পৰা আহিছিল তেওঁ হাড়বোৰ যেনেদৰে আছিল তেনেদৰেই ৰাখিলে। চমৰীয়াৰ নগৰবোৰত থকা সকলো মন্দিৰ আৰু ওখ ঠাইৰ মঠবোৰ, যি সকলোবোৰ ইজৰাইলৰ ৰজাসকলে নিৰ্মাণ কৰি জিহুৱাক ক্ৰুদ্ধ কৰি তুলিছিল, যোশীয়াই সেইবোৰ দূৰ কৰি দিলে আৰু তেওঁ বৈতেলত কৰা সকলো কৰ্মৰ দৰেই সেইবোৰলৈকো কৰিলে। মঠবোৰৰ সকলো পুৰোহিতকে যোশীয়াই সেই বেদীবোৰৰ ওপৰত বধ কৰিলে আৰু সেইবোৰৰ ওপৰত মানুহৰ হাড়বোৰ পুৰিলে। তাৰ পাছত তেওঁ জেৰুচালেমলৈ ঘূৰি গ'ল। ৰজাই সকলো লোকক এই আজ্ঞা দিলে, বিধান পুস্তকখনত যেনেকৈ লিখা আছে তেনেকৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহুৱাৰ উদ্দেশ্যে নিষ্ঠাৰ পৰ্ব পালন কৰক। ইজৰাইলৰ বিচাৰকৰ্তাসকলৰ শাসন কালত অথবা ইজৰাইল আৰু যিহুদাৰ ৰজাসকলৰ আমোলত এনেধৰণৰ নিষ্ঠাৰ পৰ্ব পালন কেতিয়াও কৰা হোৱা নাছিল। কিন্তু ৰজা যোশীয়াই ৰাজত্বৰ 18 বছৰত জেৰুচালেমত জিহুৱাৰ উদ্দেশ্যে এই নিষ্ঠাৰ পৰ্ব পালন কৰা হ'ল। ইয়াৰ বাহিৰেও যোশীয়াই ভূত পোহা বা মৃত আত্মাৰ লগত পৰামৰ্শ কৰা সকলক আঁতৰাই পঠালে। তেওঁ পাৰিবাৰিক দেৱমূৰ্তিবোৰ, প্ৰতিমাবোৰ যিহুদা আৰু জেৰুচালেমত যিবোৰ ঘৃণনীয় বস্তু দেখা পালে সেই সকলোবোৰ দূৰ কৰিলে। পুৰোহিত হিলকিয়াই যিহুৱাৰ গৃহত বিধান লিখা যি পুস্তকখন পাইছিল তাৰ কথাবোৰ যেন পালন কৰা হয় সেয়ে যোশীয়াই এই কাৰ্য কৰিছিল। তেওঁৰ সকলো মন, সকলো প্ৰাণ আৰু সকলো শক্তিৰে মুচিৰ বিধান অনুসাৰে যিহুৱাৰ পথত চলিছিল। তেওঁ আগত বা পাছত আন কোনো ৰজা তেওঁৰ দৰে নাছিল। তথাপিও মনচিয়ে যি সকলো কাম কৰি জিহুৱাক ক্ৰুদ্ধ কৰি তুলিছিল সেইবোৰৰ কাৰণে জিহুদাৰ বিৰুদ্ধে জিহুৱাৰ যি ভয়ংকৰ ক্ৰুদ্ধ প্ৰজ্বলিত হৈ উঠিছিল সেই ক্ৰুদ্ধৰ পৰা তেওঁ নুঘূৰিল। সেইবাবে জিহুৱাই ক'লে, মই মোৰ দৃষ্টিৰ পৰা ইজৰাইলক যেনেকৈ দূৰ কৰিলোঁ তেনেকৈ জিহুদাকো দূৰ কৰিম। মই যি নগৰক মনোনীত কৰি লৈছিলোঁ সেই জেৰুচালেমক আৰু যি গৃহৰ সম্বন্ধে মই কৈছিলোঁ মোৰ নাম তাত থাকিব, সেই গৃহক মই অগ্ৰাহ্য কৰিম। যোশীয়াৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা জানো যিহুদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই। যোশীয়াৰ ৰাজত্বৰ সময়ত মিছৰৰ ফৰুণ নখুভে ইউফ্ৰেটিছ নদীৰ তীৰত অসুৰৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ'ল। তেতিয়া ৰজা যোশীয়াই যুদ্ধত নাখুক লগ পাবলৈ গ'ল আৰু তাতে নাখুবে তেওঁক মগ্গীদূত বধ কৰিলে। যোশীয়াৰ ডাকবোৰে তেওঁ হৰটো ৰথত তুলি মগ্গীদূৰ পৰা জেৰুচালেমলৈ লৈ আনিলে আৰু তেওঁ নিজৰ মৈদামনিত মৈদাম দিলে। পাছত দেশৰ লোকসকলে যোশীয়াৰ পুত্ৰ যিহুৱাহজক অভিষেক কৰি তেওঁ পিতৃৰ পদত ৰজা পাতিলে। যিহুৱাহজ যিহুৱাকিম আৰু যিহুৱাখিনৰ ৰাজত্ব। 23 বছৰ বয়সত যিহুৱাহজ ৰজা হৈছিল। তেওঁ 3 মাহ জেৰুচালেমত ৰাজত্ব কৰিছিল। তেওঁ মাকৰ নাম আছিল সমুতল। তেওঁ লিবনা নিবাসী জিৰিমিয়াৰ জীয়েক আছিল। যিহুৱাহজে তেওঁৰ পূৰ্বপুৰুষসকলৰ দৰে যিহুৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিলে। কৰুণ নখুবে সমাত দেশৰ ৰিবলাত শিকলিৰে বান্ধি আটক কৰি ৰাখিলে যাতে তেওঁ জেৰুচালেমত ৰাজত্ব কৰিব নোৱাৰে। তাৰ পাছত ফৰুণ নখুবে যিহুদা দেশক প্ৰায় 100 কিকৰ ৰূপ আৰু 1 কিকৰ সোণ জৰিমনা দিবলৈ নিৰূপণ কৰিলে। ফৰুণ নখুবে যোশীয়াৰ আন এজন পুত্ৰ ইলিয়াকিমক তেওঁৰ পিতৃ যোশীয়াৰ পদত ৰজা পাতিলে আৰু তেওঁ নাম সলাই যিহুৱাকিম ৰাখিলে। কিন্তু তেওঁ যিহুৱাহজক মিশ্ৰলৈ লৈ গ'ল আৰু তাতে যিহুৱাহজৰ মৃত্যু হ'ল। যিহুৱাকিমে ফৰুণ নখুৰ দাবী অনুসাৰে তেওঁক সেই ৰূপ আৰু সোণ দিলে। ফৰুণৰ নিৰ্দেশত তেওঁ ধন দিয়াৰ কাৰণে মাটিৰ কৰ নিৰূপণ কৰিলে। ফৰুণ নখুক দিবলৈ দেশৰ লোকসকলৰ মাজত প্ৰতিজনে সোণ আৰু ৰূপ দিবৰ কাৰণে তেওঁ বাধ্য কৰিলে। যিহুৱাকিমে 25 বছৰ বয়সত ৰজা হৈছিল। তেওঁ জেৰুচালেমত 11 বছৰ ৰাজত্ব কৰিছিল। তেওঁ মাকৰ নাম আছিল জবিদা। তেওঁ ৰমা নিবাসী পদায়াৰ জীয়েক আছিল। যিহুৱাকিমে তেওঁৰ পূৰ্বপুৰুষসকলৰ দৰেই যিহুৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল।